أفغير الله أبتغي حكما وهو الذي أنزل إليكم الكتاب مفصلا والذين آتيناهم الكتاب يعلمون أنه منزل من ربك بالحق فلا تكونن من الممترين
কোয়া মই আল্লাহর বাহিরে আন কাৰোবাক ফয়সালাকাৰী হিচাপে অম্বক্ষণ কৰিম নেকি অতস তেওঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাজিলকৃত গতিকে তুমি সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহবা